নমস্কাৰ, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সদৌ অসম সত্ৰ মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে সত্ৰ নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ 1200তকৈ অধিক সত্ৰ আৰু 4000ৰো অধিক নামঘৰে ভক্তি পৰম্পৰা অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি পৰম্পৰা তথা নৃত্য গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰে। সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সত্ৰ মহাসভাই আয়োজন কৰা এই অনুষ্ঠানত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীকে ধৰি অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ইয়াৰ পূৰ্বে আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা জীয়াঢল নৈৰ মথাউৰি আৰু স্লুইচ গেট পৰিদৰ্শন কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰি সাংবাদিকৰ আগত এইদৰে কয়।
मैं धेमाजी आया और डीसी साहब बैठकर के ऑफिस में तमाम चीजों को अध्ययन किया और रिपोर्ट मैंने देखा। मुझे खुशी है कि सरकार के सक्रिय सहयोग से मेरा सिंचाई विभाग इस पर एक प्रभावी नियंत्रण कर रहा है। जो मैंने देखा था 1921 के आसपास जहाँ 147-148 का नुकसान हुआ करता था, आज वो 97-98 तक ले आए। यानी उत्तरोत्तर लगातार उनके बचाव के लिए, उनके बेहतरी के लिए, उनके सुरक्षा के लिए अनेक उपाय हो रहे हैं।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ 7জন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকী 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন 2জন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলং উপ কাৰাগাৰত কাৰাবন্দী হৈ আছে। এই আটাইকেইগৰাকী অভিযুক্তক অহা 3 ডিচেম্বৰত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। কামৰূপ মহানগৰ জিলাত আজি নিউমনীয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লক্ষ্মী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগ্য যে নিউমনিয়াৰ দৰে গুৰুতৰ ৰোগত আমাৰ দেশৰ 5 বছৰৰ তলৰ বহু শিশু আক্ৰান্ত হোৱাৰ লগতে এই ৰোগত ভালেসংখ্যকৰ মৃত্যু হয়। সেয়েহে এই ৰোগ নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ অতি প্ৰয়োজন। এই উদ্দেশ্যে আজিৰ পৰা অহা বৰ্ষৰ 28 ফেব্ৰুৱাৰীলৈ এই অভিযানৰ অধীনত আশা কৰ্মীসকলৰ দ্বাৰা নিউমনিয়াৰ লক্ষণসমূহ আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কৰণীয়সমূহ সন্দৰ্ভত ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ লক্ষ্য লোৱা হৈছে। আজিৰ অনুষ্ঠানত স্বাস্থ্য বিষয়াকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক আৰু জিলাভিত্তিক বিষয়া কৰ্মচাৰীসকলৰ লগত ভালেসংখ্যক চিকিৎসক তথা চিকিৎসাকৰ্মীও উপস্থিত থাকে। চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিবলৈও মুৰববী বিষয়াসকলক আহ্বান জনায়। ইণ্ডোনেছিয়াত যোৱা 11 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ অনুষ্ঠিত বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাক আজি তেজপুৰৰ অসমীয়া ক্লাবত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ছায়া বৰুৱা এই প্ৰতিযোগিতাত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ 46খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। পাঠশালাৰ জ্যোতিনগৰ নিবাসী বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী ফণীন্দ্ৰনাথ হালৈৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। বিয়লিৰ আঞ্চলিক বাতৰি শুনিলে পৰৱৰ্তী বাতৰি 6 বজাত।